ايه يا اقهواني؟ বাতৰিৰ সৈতে সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। আজিৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হস্পিটেল পৰিদৰ্শন কৰে আৰু সোমবাৰে দিল্লীত হোৱা কাৰ বোমা বিস্ফোৰণত আহতসকলক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গুবৰণত বোটছোৱানৰ ৰাষ্ট্ৰপতি ডুমা বুকুৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। স্বাস্থ্য মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় জলবায়ু পৰিৱৰ্তন আৰু মানৱ স্বাস্থ্য কাৰ্যসূচীৰ অধীনত বায়ু প্ৰদূষণ সন্দৰ্ভত নতুনকৈ স্বাস্থ্য পৰামৰ্শৱলী জাৰি কৰিছে। সমগ্ৰ দেশত আজি লোকসেৱা সম্প্ৰচাৰ দিৱস পালন কৰা হয় আৰু এছিয়ান চেম্পিয়নশ্বিপত আজি ভাৰতৰ অভিষেক বাৰ্মা আৰু দীপশিখাই কম্পন শাখাৰ মিক্সড দলীয় শিতানৰ ফাইনেলত প্ৰৱেশ কৰি দেশৰ হকে দুটা পদক নিশ্চিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হস্পিটেল পৰিদৰ্শন কৰে আৰু সোমবাৰে দিল্লীত হোৱা কাৰ বোমা বিস্ফোৰণৰ আহতসকলক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী মোদী ভূটানৰ দুদিনীয়া ভ্ৰমণ সামৰি নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত বিমানবন্দৰৰ পৰা পোনে পোনে চিকিৎসালয়খনলৈ যায়। শ্ৰীমোদীয়ে আহতসকলৰ সৈতে কথা পাতে আৰু তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে। চিকিৎসালয়খনৰ চিকিৎসক আৰু বিষয়াবৰ্গই প্ৰধানমন্ত্ৰীক আহতসকলৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰে। চিকিৎসালয়খন পৰিদৰ্শনৰ পাছত শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে এই ষড়যন্ত্ৰৰ সৈতে জড়িতসকলক ৰেহাই দিয়া নহয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেবৰণৰ বটছোৱানাৰ ৰাষ্ট্ৰপতি ডুমা বুকুৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু বিভিন্ন দ্বিপাক্ষিক পাৰস্পৰিক স্বাস্থ্যজড়িত আঞ্চলিক আৰু গোলকীয় বিষয় লৈ আলোচনা কৰে। আলোচনাকালত দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, কৃষি, স্বাস্থ্য, প্ৰতিৰক্ষা, খনন, দক্ষতা বিকাশ আৰু ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ কৰিবলৈ সন্মতি প্ৰকাশ কৰে। দুয়োপক্ষই লগতে স্বাস্থ্যৰ যতন আৰু ভেষজ খণ্ডৰ সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে লগতে বটছোৱানালৈ এইচ আৰ ভি সংক্ৰমিত ৰোগীৰ দৈনিক চিকিৎসাৰ বাবে প্ৰয়োজনীয় এণ্টি ৰেট্ৰোভাইৰেল ঔষধ প্ৰেৰণ কৰাৰ বাবে ভাৰতে লোৱা সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে। ৰাষ্ট্ৰপতি ডুমা বুকুৱে কয় যে ভাৰত বিভিন্ন প্ৰকাৰৰ ঔষধ, বিশেষকৈ জেনেৰিক ঔষধৰ অগ্ৰণী নিৰ্মাতা আৰু আজি স্বাক্ষৰিক বুজাবুজিৰ চুক্তিখনে বটছোৱানৰ বাবে গুণগত তথা বহনক্ষম ঔষধ সহজলভ্য কৰি তুলিব। ইয়াৰ ফলত দেশখনৰ স্বাস্থ্য যতনৰ সমস্যা সমাধান হ'ব বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এণ্টি ৰেট্ৰোভাইৰেল ঔষধৰ প্ৰস্তাৱৰ বাবে ভাৰতৰ শলাগ লয়। আলোচনাকালত চিটা প্ৰকল্প সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়। চিটা প্ৰকল্প হৈছে বিলুপ্ত হোৱাৰ কেইবা দশক পাছত ভাৰতলৈ পুনৰ চিতাবাঘ অনাৰ এটা অনন্য উদ্যম। ইয়াৰ অধীনত বটছোৱানাই 8টা চিতাবাঘ ভাৰতলৈ প্ৰেৰণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত কাইলৈ বটছোৱানাত চিতাবাঘৰ প্ৰতীকাত্মক হস্তান্তৰ কৰা হ'ব। আলোচনাৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমুৰ্মুৱে ডায়মণ্ড ট্ৰেডিং কোম্পানী বটছোৱানা পৰিদৰ্শন কৰে। হীৰা ব্যৱসায় পৰম্পৰাগতভাৱে ভাৰত বটছোৱানাই অৰ্থনৈতিক সম্পৰ্কৰ প্ৰাধান্য লাভ কৰি আহিছে আৰু দেশখনৰ পৰা হীৰা আমদানিৰ ক্ষেত্ৰত ভাৰত গুৰুত্বপূৰ্ণ স্থানৰূপে পৰিগণিত হৈ আহিছে। দেশখনৰ হীৰা কটা আৰু পুলিচ কৰা গোটসমূহৰ অধিকাংশই হৈছে প্ৰৱাসী ভাৰতীয়সকল। ৰাষ্ট্ৰপতি শ্ৰীমুৰ্মুৱে বটছোৱানাৰ সাংসদসকলক উদ্দেশ্যি ভাষণ দিব আৰু দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। দেশখনৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক সাক্ষাৎ কৰিব। ৰাষ্ট্ৰপতি মুৰ্মু এংগোলা ভ্ৰমণ সামৰি কালি বটছোৱানাত উপস্থিত হয়। এয়া হৈছে কোনো ভাৰতীয় ৰাষ্ট্ৰপতি আফ্ৰিকীয় দেশসমূহলৈ যোৱা প্ৰথম ভ্ৰমণ। স্বাস্থ্য মন্ত্ৰালয়ে আজি ৰাষ্ট্ৰীয় জলবায়ু পৰিৱৰ্তন আৰু মানৱ স্বাস্থ্য কাৰ্যসূচীৰ অধীনত বায়ু প্ৰদূষণ সন্দৰ্ভত নতুনকৈ স্বাস্থ্য পৰামৰ্শৱলী জাৰি কৰে। ইয়াৰ অধীনত নগৰীয় অঞ্চলৰ সমূহীয়া স্বাস্থ্যকেন্দ্ৰ, জিলা চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়সমূহত বক্ষ চিকিৎসা গোট স্থাপন কৰিবলৈ কোৱা হৈছে। পৰামৰ্শৱলীত লগতে এনে গোটসমূহ বায়ু প্ৰদূষণ বেছি হোৱা সময়ত দৈনিক কমেও দুঘণ্টা খোলা ৰখাৰ পৰামৰ্শ দিয়া হৈছে। তদুপৰি জনসাধাৰণক পথ, যানজট এলেকা, উদ্যোগ নিৰ্মাণ কাৰ্য চলি থকা ঠাইৰ ওচৰ অঞ্চলৰ লেখীয়া অধিক বায়ু প্ৰদূষণ হোৱা এলেকাসমূহ এৰাই চলিবলৈ কোৱা হৈছে। জনসাধাৰণক পুৱা আৰু সন্ধিয়াৰ ভাগত খোজকঢ়া, দৌৰা আৰু শাৰীৰিক ব্যায়াম নকৰিবলৈ কোৱা হৈছে। জনসাধাৰণক জৈৱ ইন্ধন আহাৰ প্ৰস্তুত কৰাৰ বাবে এৰাই চলিবলৈ আৰু আহাৰ প্ৰস্তুত কৰাৰ বাবে গেছ অথবা বিদ্যুতৰ দৰে ধোঁৱাবিহীন ইন্ধন ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। ফটকা ফুটোৱা, চিগাৰেট থোপা আৰু মহ খেদোৱা কইল আৰু ধূপকাঠি জ্বলোৱাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। জনসাধাৰণক নিয়মীয়াভাৱে পানীৰে চকু ধুবলৈ আৰু গৰম পানীৰে কুলকুলিয়াবলৈ পৰামৰ্শ দিয়া হৈছে। N95 আৰু N99 মাস্ক ব্যৱহাৰ কৰাৰো পৰামৰ্শ দিয়া হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমগ্ৰ দেশতে আজি লোকসেৱা সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। জাতিৰ পিতা মহাত্মা গান্ধীয়ে 1947 চনত প্ৰথম আৰু শেষবাৰৰ বাবে আকাশবাণীৰ ষ্টুডিঅ' পৰিদৰ্শন কৰাৰ ঐতিহাসিক ঘটনাৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে 12 নৱেম্বৰত এই দিৱস পালন কৰা হয়। সেইদিনাখন মহাত্মা গান্ধীয়ে আকাশবাণীৰ জৰিয়তে দেশ বিভাজনৰ পাছত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অস্থায়ীভাৱে বসতি স্থাপন কৰা শৰণাৰ্থীসকলক সম্বোধন কৰিছিল। 2000 চনত সেই সময়ৰ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী সুষমা স্বৰাজে এই বিশেষ দিনটোক লোকসেৱা সম্প্ৰচাৰ দিৱস হিচাপে পালন কৰাৰ বাবে ঘোষণা কৰিছিল। নতুন দিল্লীত থকা আকাশবাণী ভৱনত আজি এই দিৱস পালন কৰা হয়। প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নবনীত কুমাৰ সেহগালে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে কেইবাগৰাকী শিল্পী বাপু ষ্টুডিঅ'ত মহাত্মা গান্ধীৰ প্ৰিয় ভক্তিমগীত পৰিৱেশন কৰে। বৈদেশিক মন্ত্ৰালয়ত পাশ্চাত্যৰ সচিব চি বি জৰ্জে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ কাৰ্যবাহী প্ৰশাসক হাওলিয়াং ঝোক সাক্ষাৎ কৰে আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য পূৰণ কৰা তথা ডিজিটেল পৰিৱৰ্তনৰ বাবে সহায় সহযোগিতা সন্দৰ্ভত আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এইবুলি প্ৰকাশ কৰিছে যে ভাৰতে সম্প্ৰতি বহনক্ষম উন্নয়নৰ লক্ষ্য পূৰণ কৰাৰ লগতে বিকাশশীল দেশসমূহৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় জটিলতা দূৰ কৰাৰ বাবে দক্ষিণ সহযোগিতা সুদৃঢ় কৰাৰ বাবে সাহায্য আগবঢ়াই আহিছে। তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘৰ গতিশীলতা আৰু সংস্কাৰৰ আৱশ্যকতা সন্দৰ্ভতো মত বিনিময় কৰে। অহা 14 নৱেম্বৰত নতুন দিল্লীত এই বৰ্ষৰ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা প্ৰদান কৰা হ'ব। এই বঁটাসমূহ সাহিত্য একাডেমীৰ অধ্যক্ষ মাধৱ কৌশিকে প্ৰদান কৰিব। এই বঁটাত এটা ব্ৰঞ্জৰ পদকৰ লগতে 50,000 টকাৰ চেক প্ৰদান কৰা হ'ব বুলি সাংস্কৃতিক মন্ত্ৰালয়ে জানিবলৈ দিয়ে। হিন্দী সাহিত্য শিতানত এই পুৰস্কাৰ সুশীল শুক্লাক তেওঁৰ গ্ৰন্থ এক বাটে বাৰ গ্ৰন্থৰ বাবে আৰু নীতিন কুশলাপ্পাক দক্ষিণ চাউথ ইণ্ডিয়ান মিথছ এণ্ড ফেবলছ ৰিটল্ড নামৰ গ্ৰন্থখনৰ বাবে ইংৰাজী শিতানত এই বঁটা প্ৰদান কৰা হ'ব। 44 সংখ্যক শ্বাৰজাহ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাই বাণিজ্য কেন্দ্ৰ শ্বাৰজাহক এখন গোলকীয় মেলাথলীলৈ ৰূপান্তৰ কৰিছে, য'ত 118খন দেশৰ 2,350গৰাকী গ্ৰন্থ প্ৰকাশকে অংশগ্ৰহণ কৰিছে। অহা 16 নৱেম্বৰলৈ অনুষ্ঠিত এই মেলাত বক্তৃতা কবিতা পাঠ কৰ্মশালা আৰু সাংস্কৃতিক আদান প্ৰদানকে ধৰি 1,200টা বিভিন্ন শিতান আছে বুলি শ্বাৰজাহ গ্ৰন্থৰ প্ৰাধিকৰণে জানিবলৈ দিছে। শিক্ষা মন্ত্ৰালয়ৰ অধীনত নেশ্যনেল বুক ট্ৰাষ্টে অনুষ্ঠিত কৰা এই মেলাত ইংৰাজী হিন্দী উৰ্দু আৰু কেইবাটাও আঞ্চলিক ভাষাত 100ৰো অধিক ভাৰতীয় প্ৰকাশকে গ্ৰন্থ প্ৰদৰ্শন কৰিছে। এই পদক্ষেপে বহিঃৰাষ্ট্ৰত ভাৰতৰ সৰ্ববৃহৎ প্ৰকাশন গোষ্ঠীক প্ৰতিনিধিত্ব কৰে, যি দেশখনৰ সাহিত্য ক্ষেত্ৰত ক্ৰমবৰ্ধমান অগ্ৰগতি আৰু আৰবৰ সৈতে ইয়াৰ সাংস্কৃতিক সম্পৰ্ক অধিক শক্তিশালী হোৱাৰ ওপৰত আলোকপাত কৰে। দেশত যোৱা অক্টোবৰত খুচুৰা মুদ্ৰাস্ফীতি 1.44% পৰা 0.25% হ্ৰাস পাইছে। পৰিসংখ্যা আৰু কাৰ্যসূচীৰ ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি গ্ৰাম্যাঞ্চলত মুদ্ৰাস্ফীতি 2.5% আৰু নগৰ অঞ্চলত 0.88% হৈছে। একেদৰে সৰ্বভাৰতীয় উপভোক্তা খাদ্য মূল্য সূচাংক আধাৰিত খাদ্য মুদ্ৰাস্ফীতিৰ হাৰ একেৰাহে 5 মাহ ধৰি হ্ৰাস পাইছে আৰু অক্টোবৰত এই হাৰ 5% হ্ৰাস পায়। এই সময়ছোৱাত গ্ৰাম্যাঞ্চলৰ খাদ্য মুদ্ৰাস্ফীতিৰ হাৰো 4.85% অৱনমিত হয়। বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত আজি ভাৰতৰ অভিষেক বৰ্মা আৰু দীপশিখাই কাজাখস্তানত 156-153 পইণ্টত পৰাস্ত কৰি কম্পন শাখাৰ মিক্স দলীয় শিতানত ফাইনেলত প্ৰৱেশ কৰি দেশৰ হকে 2টা পদক নিশ্চিত কৰে। খেলুৱৈ দুগৰাকীয়ে কাইলৈ বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰিকাৰ্ভ শিতানত ভাৰতৰ অংশিতা কুমাৰী আৰু য়াছদীপ ভোগে শুকুৰবাৰে ব্ৰঞ্জৰ পদকৰ খেলত দক্ষিণ কোৰিয়াৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হস্পিটেল পৰিদৰ্শন কৰে আৰু সোমবাৰে দিল্লীত হোৱা কাৰ বোমা বিস্ফোৰণত আহতসকলক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গোপুৰাঙত বোটছোৱানা ৰাষ্ট্ৰপতি ডুমা বুকুৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। স্বাস্থ্য মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় জলবায়ু পৰিৱৰ্তন আৰু মানৱ স্বাস্থ্য কাৰ্যসূচীৰ অধীনত বায়ু প্ৰদূষণ সন্দৰ্ভত নতুনকৈ স্বাস্থ্য পৰামৰ্শৱলী জাৰি কৰিছে। সমগ্ৰ দেশত আজি লোকসেৱা সম্প্ৰচাৰ দিৱস পালন কৰা হয় আৰু এছিয়ান চেম্পিয়নশ্বিপত আজি ভাৰতৰ অভিষেক বৰ্মা আৰু দীপশিখাই কম্পন শাখাৰ মিছলীয় কীৰ্তনৰ ফাইনেলত প্ৰৱেশ কৰি দেশৰ হকে 2টা পদক নিশ্চিত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।